প্ৰথম ৰাজাৱলী দহ অধ্যায়। চলোমনৰ ওচৰলৈ ছিবাৰ ৰাণী অহা। চলোমনৰ ধন আৰু ঐশ্বৰ্য। যেতিয়া ছিবা দেশৰ ৰাণীয়ে শুনিলে যে জিহুৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যা কথা শুনিলে, তেতিয়া তেওঁ কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল। তেওঁ অধিক লোকৰ সৈতে জিৰচালেমলৈ আহিল। লগতে তেওঁৰ উত্তৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁ মনৰ সকলো কথা চলোমনৰ ওচৰতে মুকলিকৈ ক'লে। তাতে চলোমনে তেওঁৰ সকলো প্ৰশ্ন উত্তৰ দিলে। ৰজাই উত্তৰ নিদিয়াকৈ তেওঁৰ এনে কোনো প্ৰশ্ন নাথাকিল। ছিবা ৰাণীয়ে যেতিয়া চলোমনৰ সকলো জ্ঞান দেখিবলৈ পালে, তেতিয়া নিৰ্মাণ কৰা ৰাজপ্ৰসাদ দেখিলে, তেওঁ মেজত থকা আহাৰ, তেওঁ ডাকবোৰে বহা ঠাইবোৰ আৰু তেওঁলোকৰ কৰ্মবোৰ, তেওঁলোকে পিন্ধা সাজ পোছাক, আনকি পাণপাত্ৰ কৰোতাসকল, আৰু তেওঁ জিহুৱাৰ গৃহলৈ হোম বলি উৎসৰ্গ কৰিবলৈ যোৱা পদ্ধতি, এইবোৰ দেখি তেওঁ মুগ্ধ হৈ গৈছিল। তেতিয়া তেওঁ ৰজাক ক'লে, মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিলোঁ সেয়ে সঁচা। মই আহি যেতিয়ালৈকে নিজ চকুৰে দেখা নাছিলোঁ, তেতিয়ালৈকে মই সেই কথাৰ বিষয়ে বিশ্বাস কৰা নাছিলোঁ। আপোনাৰ জ্ঞান আৰু ধনৰ বিষয়ে মোক যেতিয়া আধাও কোৱা নাছিল, মই যি কথা শুনিছিলোঁ আপোনাৰ সেই যশস্যা তাতোতকৈও অধিক। আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি ডাকবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য। যিজনে আপোনাক ইজৰাইলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাৰ সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ জিহুৱা ধন্য, কিয়নো জিহুৱাই ইজৰাইলক সদাকাললৈকে প্ৰেম কৰে। সেইকাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে। তেওঁ ৰজাক 120 কিকৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। ছিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল। হিৰমৰ যি জাহাজে উফিৰৰ পৰা সোণ আনিছিল, সেই জাহাজৰ দ্বাৰাই উফিৰৰ পৰা 20 টৰ অলমুক কাঠ আৰু বহুমূল্য মণিও আনিছিল। ৰজাই সেই অলমুক কাঠেৰে জিহুৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে খুটা সাজিছিল আৰু গায়কসকলৰ কাৰণে বীণা আৰু নেবল সজাইছিল। তেনেকুৱা অলমুক কাঠ আজিলৈকে কেতিয়াও অহা নাই আৰু কোনেও দেখা নাই। ৰজা চলোমনে ছিবাৰ ৰাণীক দিবলৈ বাধ্য হোৱা বস্তুৰ বাহিৰে তেওঁ যি যি বিচাৰিছিল আৰু যিয়ে খুজিছিল সেই অনুসাৰে তেওঁ সকলো দিলে। তাৰ পাছত ৰাণী আৰু তেওঁৰ ডাকবোৰ নিজ দেশলৈ ঘূৰি গ'ল। সেই সময়ত এবছৰত চলোমনলৈ 666 কিকৰ সোণ আহিছিল। ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিকসকলৰ বাণিজ্যৰ পৰা তেওঁলোকে চলোমনলৈ সোণ আনিছিল। আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমনলৈ সোণ আৰু ৰূপ আনিছিল। ৰজা চলোমনে সোণ পিতাই 200টা বৰ ঢাল সজাইছিল। প্ৰত্যেকটো ঢালত 600 ছেকল সোণ প্ৰয়োজন হৈছিল। তেওঁ সোণ পিতাই আকৌ 300টা ঢাল যুগুত কৰিলে। সেই প্ৰত্যেকটো ঢালত 3 মানি সোণ খৰচ হৈছিল। তাৰ পাছত ৰজাই সেইবোৰ লিবানুনৰ কাঠনিৰ গৃহত ৰাখিছিল। তাৰ পাছত ৰজাই হাতী দাঁতৰ এখন ডাঙৰ সিংহাসন সজালে আৰু সেই সিংহাসনৰ ওপৰত উত্তম সোণৰ পতা মাৰিলে। সিংহাসনত 6 পিয়া খটখটি আছিল আৰু সিংহাসনৰ ওপৰভাগৰ পাছফালটো ঘূৰণীয়া আছিল। বহা ঠাই দুয়োফালে হাত ৰখাৰ বাবে ব্যৱস্থা আছিল আৰু সেই হাত ৰখা ঠাই কাষত দুইফালে 2টা সিংহৰ মূৰ্তি থিয় কৰোৱা আছিল। সেই 6 খাপৰ সিংহাসনখনৰ প্ৰতিটো খপলাৰ 2 মূৰে 1টা 1টাকৈ 12টা সিংহৰ মূৰ্তি থিয় হৈ আছিল। এনে আকৃতিৰ হিংসাখন আন কোনো ৰাজ্যত নাছিল। ৰজা চলোমনৰ সকলো পাণপাত্ৰ সোণৰ আছিল আৰু লিবানুনৰ গৃহৰ আটাই পাত্ৰ শুদ্ধ সোণৰ আছিল। ৰূপৰ একোৱে নাছিল, কিয়নো চলোমনৰ ৰাজত্বৰ কালত ৰূপক বহু মূল্যৱান বুলি গণ্য কৰা হোৱা নাছিল। সমুদ্ৰত হিৰমৰ জাহাজবোৰৰ সৈতে চলোমনৰ জাহাজবোৰ আছিল। সেই জাহাজবোৰে সোণ, ৰূপ, হাতীদাঁত, বান্দৰ আদি লৈ প্ৰত্যেক তিনি বছৰৰ মূৰত এবাৰ এবাৰ আহিছিল। এইদৰে ঐশ্বৰ্য আৰু জ্ঞানত ৰজা চলোমনে পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান আছিল। ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁ সেই জ্ঞানৰ কথা শুনিবৰ বাবে গোটেই পৃথিৱীৰ মানুহে তেওঁক সাক্ষাৎ কৰিব বিচাৰিছিল। যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল। তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খৰ্চৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল। চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক একত্ৰিত কৰিছিল। তেওঁ 1,400 ৰথ আৰু 12,000 অশ্বাৰোহী আছিল। তেওঁলোকক নানা ৰথ নগৰত আৰু জিৰচালেমতো তেওঁ নিজৰ লগত ৰাখিছিল। ৰজাৰ লগত ৰূপ জিৰচালেমৰ মাটিত পোৱা শিলবোৰতকৈও অধিক আছিল। তেওঁ এৰছ কাঠক নিম্নভূমিত থকা ডিমৰু গছবোৰতকৈও অধিক কৰিছিল। চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিছৰৰ পৰা অনা হৈছিল। সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি যাকে যাকে আনিছিল। মিছৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম 600 ছেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম 150 ছেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিতিয়া আৰু অৰামিয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হৈছিল।